এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে আজি বিজেপিকে ধৰি কংগ্ৰেছ ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ প্ৰায় আটাইবোৰ জিলাৰ কেইবাটাও সমষ্টিত আজি 109 গৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ 209খন মনোনয়ন পত্ৰ দাখিল কৰে। এতিয়ালৈকে 116 গৰাকী প্ৰাৰ্থীয়ে মুঠ 219খন মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে অহা 23 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। সমাগত বিধানসভা নিৰ্বাচনত নিৰাপত্তাৰ দিশটোত সমন্বয় স্থাপনৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কেন্দ্ৰীয় বাহিনীৰ সংস্থাসমূহৰ সৈতে এখন বৈঠকত মিলিত হয়। দুৰ্ঘটনামুক্ত, স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশেষ সঞ্চালক প্ৰধান ভিতুল কুমাৰ, অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল আৰু অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হীৰেণ নাথ উপস্থিত থাকে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সাধাৰণ পৰ্যবেক্ষকদ্বয় হিমশেখৰ গুপ্তা আৰু প্ৰদীপ কৃষ্ণ ৰাও ডাঙ্গী আজি মহানগৰীৰ বেটকুছিৰ মণিৰাম দেৱন বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। এই দুয়োগৰাকী পৰ্যবেক্ষকৰ লগত আৰক্ষী পৰ্যবেক্ষক আছলাম খান আৰু ব্যয় পৰ্যবেক্ষকদ্বয় ৰঞ্জন প্ৰকাশ তথা ৰজত সেনো উপস্থিত থাকে। নিৰ্বাচনৰ সময়ত ব্যৱহাৰ হ'বলগীয়া ষ্ট্ৰংৰুমকে ধৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ যাৱতীয় দিশসমূহ পৰ্যবেক্ষককেইগৰাকীয়ে পৰ্যালোচনা কৰে। এই পৰিদৰ্শনকালত কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়া স্বপ্নিল পাল উপস্থিত থাকে। নিৰ্বাচন আয়োগে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দৰং নিৰ্বাচনী জিলাৰ অধীনৰ সকলো কাৰ্যালয়ৰ মুৰববী, পি এছ ইউ, বেংক কৰ্তৃপক্ষক নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত দেওবাৰ আৰু ঘোষিত ছুটীৰ দিনতো কাৰ্যালয় খোলা ৰাখিবৰ বাবে দৰং জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আয়ুষ জৈনে জাৰি কৰা এই নিৰ্দেশনা দেশৰ নিৰ্বাচন আয়োগৰ সামগ্ৰিক তত্বাৱধান, দিশ নিৰ্দেশ আৰু নিয়ন্ত্ৰণৰ অধীনত বলবৎ কৰা হৈছে। ইয়াৰ লগতে তেনেধৰণৰ বন্ধৰ দিনবোৰত অন্ততঃ এজন কাৰ্যালয় সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব। এই নিৰ্দেশনা উলংঘন হলে বা পালন কৰাত ব্যৰ্থ হলে সংশ্লিষ্ট চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা আয়ুক্তৰ নিৰ্দেশনাটোত উল্লেখ আছে। তামোলপুৰ জিলাত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান নিশ্চিত আৰু গ্ৰাহকৰ উদ্বেগ দূৰ কৰিবলৈ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰে অংশ হিচাপে তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এখন জাননী জাৰি কৰা হয়। জাননী অনুসৰি এতিয়াৰে পৰা জিলাখনৰ যিকোনো ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকে চিলিণ্ডাৰৰ যোগান সম্পৰ্কীয় কোনো অভিযোগ, সমস্যা বা জৰুৰীকালীন পৰিস্থিতিৰ বাবে পোনপটীয়াকৈ জিলা জৰুৰীকালীন পৰিচালনা কক্ষত জনাব পাৰিব। চিলিণ্ডাৰ যোগানত বিলম্ব হোৱা, অতিৰিক্ত মূল্য সংগ্ৰহ কৰা, কলা বজাৰ বা তেনে কোনো সমস্যা দ্ৰুত সমাধানৰ বাবে প্ৰশাসনে 9387893349 নম্বৰ আৰু 03624177 লেণ্ডলাইন নম্বৰত যোগাযোগ কৰিব পাৰিব। জিলা আয়ুক্ত চিমি কৰণে জনোৱা মতে জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সংশ্লিষ্ট বিষয়াসকলক অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 অসম বিধানসভা নিৰ্বাচন 2026 শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মা আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। ধেমাজিৰ জীয়াঢল চাৰিআলিত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি কিছু সময় পূৰ্বে সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসক নিহত হয়। দুৰ্ঘটনাটোত নিহত চিকিৎসকগৰাকী লখিমপুৰ কেন্সাৰ হাস্পতালৰ চিকিৎসক ডাঃ প্ৰিয়া কুলি বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰিয়া কুলিৰ স্বামী ডাঃ সীমান্ত কুলিক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুয়োগৰাকী চিকিৎসকৰে ঘৰ মাজুলী নয়াবজাৰত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এখন 16-চকীয়া ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ ফলত চিকিৎসক দম্পতীৰ 4-চকীয়া বাহনখন দুৰ্ঘটনাত পতিত হয়। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।